واتخذوا من دونه آلهة لا يخلقون شيئا وهم يخلقون ولا يملكون لأنفسهم ضرا ولا نفعا ولا يملكون موتا ولا حياة ولا نشورا
তথাপিও সিহঁতে আল্লাহৰ বাহিৰে বহুতো উপাস্য গ্ৰহণ কৰিছে যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট। আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই।